দ্বিতীয় ৰাজাৱলী ছয় অধ্যায়। ইলিচাই কোঠাৰ উপঙোৱা। এদিন শিষ্য ভাৱবাদীসকলে ইলিচাক ক'লে, চাওক, যি ঠাইত আমি আপোনাৰ লগত থাকোঁ সেই ঠাই আমাৰ সকলোৰে কাৰণে অতি সৰু। আপুনি অনুগ্ৰহ কৰি অনুমতি দিলে আমি জৰ্দন নদীৰ কাষলৈ গৈ প্ৰতিজনে এডালকৈ গছ কাটি সেই ঠাইতে আমি থাকিবলৈ এডোখৰ ঠাই যুগুত কৰিম। তাতে ইলিচাই ক'লে, বাৰু তোমালোকে আগুৱাই যোৱা। তেতিয়া এজন শিষ্য ভাৱবাদীয়ে ক'লে, আপুনিও আপোনাৰ ডাকবোৰৰ লগত বলক। ইলিচাই ক'লে, ঠিক আছে, ময়ো যাম। এইদৰে তেওঁলোকৰ লগত গ'ল। তেওঁলোকে জৰ্দনৰ ওচৰলৈ গৈ গছ কাটিবলৈ ধৰিলে। তেওঁলোকৰ মাজৰ এজনে যেতিয়া গছ কাটি আছিল তেতিয়া তেওঁ কোঠাখন হুলকি গৈ পানীত পৰিল। তাতে তেওঁ চিঞৰ মাৰি ক'লে, হাই হাই, হে প্ৰভু, মই এইখন আনৰ পৰা খুজি আনিছিলোঁ। তেতিয়া ঈশ্বৰৰ লোকে সুধিলে, সেইখন ক'ত পৰিল? সেই লোকে ঠাইডোখৰ দেখুৱাই দিয়াত ইলিচাই এডোখৰ কাঠ কাটি আনি পানীত পেলাই দিলে। তেতিয়া লোহাডোখৰ পানীত উপঙি উঠিল। ইলিচাই তেওঁক ক'লে, সেইটো তুলি লোৱা। তাতে তেওঁ হাত মেলি তাক ল'লে। অৰামিয়া সৈন্যদল অন্ধ হোৱা। সেই সময়ত অৰামৰ ৰজাই ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। তেওঁ নিজৰ ডাকবোৰৰ সৈতে চৰ্চা কৰি ক'লে, অমুক তমুক ঠাইত মোৰ চাৱনি থাকিব। তেতিয়া ঈশ্বৰৰ লোকে ইজৰাইলৰ ৰজাক কৈ পঠালে বোলে, সাৱধান, সেই ঠাইলৈ নাযাব, কাৰণ অৰামিয়াসকল সেই ঠাইলৈ নামি আহিছে। তেতিয়া ইজৰাইলৰ ৰজাই ঈশ্বৰৰ লোকে তেওঁক সাৱধান কৰি দিয়া ঠাইডোখৰলৈ মানুহ পঠাই নিজক ৰক্ষা কৰিলে। এইদৰে ইলিচাই কৰা সতৰ্কতা ৰজা বাৰে বাৰে ৰক্ষা পৰে। এই হেতুকে অৰামৰ ৰজাৰ বৰকৈ খং উঠিল। সেয়ে তেওঁ নিজৰ ডাকবোৰক মাতি ক'লে, আমাৰ মাজৰ কোন মানুহ ইজৰাইলৰ ৰজাৰ পক্ষত আছে তাক তোমালোকে মোক নোকোৱানে? তাতে ডাকবোৰৰ মাজৰ এজনে ক'লে, হে মোৰ প্ৰভু মহাৰাজ, আমাৰ মাজত কোনো নাই, কিন্তু আপুনি হোৱা কোঠালিত যি সকলো কথা কয় সেই কথা পৰ্যন্ত ইজৰাইলৰ ভাৱবাদী ইলিচাই ইজৰাইলৰ ৰজাক জনায়। ৰজাই ক'লে, তোমালোকে গৈ তেওঁ ক'ত থাকে তাক চাই আহা, মই মানুহ পঠাই তেওঁক ধৰি আনিম। পাছত তেওঁক জনোৱা হ'ল যে তেওঁ দুথানত আছে। তেতিয়া ৰজাই ঘোঁৰা, ৰথ আৰু এক বহু সৈন্য দল দুথানলৈ পঠাই দিলে। তেওঁলোকে ৰাতিয়ে গৈ নগৰখন ঘেৰি ধৰিলে। পিছদিনা ঈশ্বৰৰ লোকৰ দাসে ৰাতিপুৱা উঠি যেতিয়া বাহিৰলৈ ওলাই গৈছিল তেতিয়া তেওঁ ৰথ আৰু ঘোঁৰাবোৰেৰে সৈতে এদল সৈন্যই নগৰখন ঘেৰি থকা দেখা পালে। ডাকজনে তেওঁক ক'লে, হাই মোৰ প্ৰভু, আমি কি কৰিম? ইলিচাই ক'লে, ভয় নকৰিবা, কিয়নো আমাৰ লগত থকাসকল তেওঁলোকৰ লগত থকাসকলতকৈ অধিক। তাৰ পাছত ইলিচাই এই প্ৰাৰ্থনা কৰিলে, হে জিহুৱা, মই নিবেদন কৰোঁ এই দাসে যেন দেখা পায় আপুনি তেওঁৰ চকু মুকলি কৰি দিব। জিহুৱাই সেই দাসৰ চকু মুকলি কৰি দিলে। তাতে তেওঁ দেখা পালে যে ইলিচাৰ চাৰিওফালে পাহাৰখন অগ্নিময় ঘোঁৰা আৰু ৰথেৰে ভৰি আছে। পাছত অৰামিয়াসকল যেতিয়া ইলিচাৰ ওচৰলৈ নামি আহিছিল তেতিয়া তেওঁ জিহুৱাৰ আগত এই প্ৰাৰ্থনা কৰিলে, মই নিবেদন কৰোঁ আপুনি এই লোকসকলক অন্ধ কৰি দিয়ক। তাতে ইলিচাৰ প্ৰাৰ্থনা অনুসাৰে জিহুৱাই তেওঁলোকক অন্ধ কৰিলে। পাছত ইলিচাই অৰামিয়াসকলক ক'লে, এইটো সেই বাট নহয়, সেই নগৰো নহয়, আপোনালোক মোৰ পাছে পাছে আহক। আপোনালোকে যাক বিচাৰিছে মই সেই মানুহৰ ওচৰলৈ আপোনালোকক লৈ যাম। এইবুলি তেওঁলোকক চমৰীয়ালৈ লৈ গ'ল। চমৰীয়া আহি পোৱাৰ পাছত ইলিচাই ক'লে, হে জিহুৱা, এই লোকসকলৰ চকু মুকলি কৰি দিয়ক যেন তেওঁলোকে দেখা পায়। তেতিয়া জিহুৱাই তেওঁলোকৰ চকু মুকলি কৰি দিয়াত তেওঁলোকে দেখা পালে। তাতে তেওঁলোকে দেখিলে যে তেওঁলোক সমৰিয়াৰ মাজত আছে। অৰামিয়াসকলক দেখা পাই ইজৰাইলৰ ৰজাই ইলিছাক সুধিলে, হে মোৰ পিতৃ, মই তেওঁলোকক বধ কৰিমনে, মই মাৰিমনে? ইলিছাই উত্তৰ দিলে, আপুনি তেওঁলোকক বধ নকৰিব, আপুনি আপোনাৰ তৰোৱাল আৰু ধনুৰে যিসকলক বন্দী কৰি আনিলে সেই লোকসকলক জানো আপুনি বধ কৰিব, তেওঁলোকৰ আগত পিঠা আৰু পানী দিয়ক, যাতে তেওঁলোকে খাই বৈ তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ ঘূৰি যাব পাৰে। তেতিয়া ৰজাই তেওঁলোকৰ বাবে বৰ ভোজৰ আয়োজন কৰিলে। তেওঁলোকে খোৱা বোৱা শেষ কৰাৰ পাছত ৰজাই তেওঁলোকক বিদায় দিয়াত তেওঁলোক তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ উলটি গ'ল। পাছত অৰামিয়াৰ সেই সৈন্যদল বহুদিন ধৰি ইজৰাইল দেশলৈ পুনৰ অহা নাছিল। ৰজা বিনহদৰ চমৰীয়া অৱৰোধ। ইয়াৰ কিছুকালৰ পাছত অৰাম ৰজা বিনহদে নিজৰ সকলো সৈন্য সামন্তক একগোট কৰি চমৰীয়া নগৰ অৱৰোধ কৰি আক্ৰমণ কৰিবলৈ আহিল। সেয়ে চমৰীয়াত ভীষণ আকাল হ'ল। তেওঁলোকে নগৰখন এনেকৈ অৱৰোধ কৰি ৰাখিছিল যে খাবলৈ শেষত এটা গাধৰ মূৰ পৰ্যন্ত 80টা ৰূপৰ মুদ্ৰাত আৰু এনেকি 1 কাপ জোখৰ কপৌ 20টাও 5টা ৰূপৰ মুদ্ৰাত বিক্ৰী হৈছিল। ইজৰাইলৰ ৰজাই এদিন নগৰৰ দেৱালৰ ওচৰেদি অহা যোৱা কৰি আছিল। এনে সময়তে এগৰাকী মহিলাই তেওঁক চিঞৰি চিঞৰি ক'লে, সহায় কৰক হে মোৰ প্ৰভু মহাৰাজ। ৰজাই ক'লে, জিহুৱাই যদি সহায় নকৰে তেন্তে মই ক'ৰ পৰা তোমাক সহায় কৰিব পাৰোঁ? মৰণা মৰা খলাৰ পৰা নে দাক্ষাকুণ্ডৰ পৰা? ৰজাই তাইক পুনৰ সুধিলে, তোমাৰ কি সমস্যা? তাই উত্তৰ দিলে, এই মহিলাই কৈছিল, আজি আমি খাবলৈ তোমাৰ ল'ৰাটোক দিয়া, অহাকালি আমি মোৰ ল'ৰাটোক খাম। সেইদৰে আমি মোৰ ল'ৰাটোক সিজাই খালোঁ। পাছদিনা মই তাইক ক'লোঁ, তোমাৰ ল'ৰাটোক দিয়া আৰু আমি তাক খাওঁ, কিন্তু তাই নিজৰ ল'ৰাটোক লুকুৱাই ৰাখিলে। মহিলাগৰাকীয়ে এই কথা শুনি ৰজাই নিজৰ কাপোৰ ফালিলে। তেওঁ তেতিয়াও দেৱালৰ ওপৰতে ফুৰি আছিল। তাতে লোকসকলে চাই দেখিলে যে নিজৰ পিন্ধা কাপোৰৰ তলত ৰজাই চট কাপোৰ পিন্ধি আছে। পাছত তেওঁ ক'লে, আজি চাফটৰ পুতেক ইলিছাৰ মূৰ যদি তেওঁ কান্ধৰ ওপৰত থাকে তেন্তে ঈশ্বৰে যেন মোক দণ্ড দিয়ে, আৰু সেয়া অধিক ৰূপেই দিয়ক। ইলিছা সেই সময়ত নিজৰ ঘৰত বহি আছিল আৰু তেওঁৰ লগত বৃদ্ধ নেতাসকলো আছিল। ৰজাই এজন মানুহক ইলিছাৰ ওচৰলৈ পঠালে, কিন্তু মানুহজন যেতিয়া ইলিছাৰ ওচৰলৈ আহিছিল তেওঁ বৃদ্ধ লোকসকলক ক'লে, আপোনালোকে দেখা নাইনে কেনেকৈ সেই নৰবধিৰ পুতেকে মূৰ নিবলৈ এজন লোকক পঠাইছে? শুনক, মানুহজন যেতিয়া আহিব আপোনালোকে দুৱাৰখন বন্ধ কৰি দিব আৰু তেওঁৰ বিৰুদ্ধে দুৱাৰখন বন্ধ কৰি ধৰি ৰাখিব। তেওঁৰ পাছে পাছে জানো তেওঁৰ প্ৰভুৰ ভৰিৰ শব্দও নহয়। ইলিছাই তেওঁলোকৰ সৈতে কথা কৈ থাকোঁতেই সেই মানুহজন তেওঁৰ ওচৰলৈ নামি আহিল। পাছত ৰজাই আহি ক'লে, চাওক, এই বিপদ জিহুৱাৰ পৰা আহিছে, তেন্তে জিহুৱাৰ কাৰণে মই আৰু কিয় বাট চাই থাকিম?